এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, এতিয়াৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি, নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ, অসমত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনি হোৱা নাই বুলি ইণ্ডিয়ান অইলৰ সূত্ৰ প্ৰকাশ, আৰু নিৰ্বাচনী ব্যস্ততাৰ মাজতে ৰাজ্যজুৰি হেঁপাহৰ ৰঙালী বিহু পালনৰ প্ৰস্তুতি। এতিয়া শুনক বিতং বাতৰি। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান আজি বিয়লি 5 বজাৰ লগে লগে সামৰণি পৰে। ভোটগ্ৰহণ শেষ হোৱাৰ 48 ঘণ্টা পূৰ্বে 1951 চনৰ জনপ্ৰতিনিধিত্ব আইনৰ 126 নম্বৰ ধাৰা অনুসৰি কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই সময়ছোৱাত ৰাজহুৱা সভা, শোভাযাত্ৰা, বৈদ্যুতিক মাধ্যম অথবা সামাজিক মাধ্যমৰ জৰিয়তে কৰা প্ৰচাৰকে ধৰি সকলো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ সম্পূৰ্ণভাৱে নিষিদ্ধ থাকিব। নিৰ্বাচন আয়োগে ইলেক্ট্ৰনিক মাধ্যমত মতামত, সমীক্ষা আৰু জৰীপৰ ফলাফলকে ধৰি নিৰ্বাচন সম্পৰ্কীয় বিষয়বস্তু প্ৰদৰ্শন কৰাটো বাধা আৰোপ কৰা হৈছে। এই সময়ছোৱাত এছ এম এছ, ফোন কল অথবা সামাজিক মাধ্যমৰ জৰিয়তে ভোট বিচৰা কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে সকলো প্ৰাৰ্থী, ৰাজনৈতিক দল আৰু সংবাদ মাধ্যমক এই নীতি নিৰ্দেশনা কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনাইছে। নিৰ্বাচন আয়োগে 9 এপ্ৰিলৰ দিনা ৰাজ্যখনৰ সকলো জনসাধাৰণকে নিৰ্ভয়ে ভোটদান কৰি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে। ৰাজ্যৰ অন্য জিলাসমূহৰ লগতে লখিমপুৰ জিলা প্ৰশাসনেও আজি বিয়লি 5 বজাত প্ৰচাৰৰ সময়সীমা উকলি যোৱাৰ পৰিপ্ৰেক্ষিতত জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি ভোটগ্ৰহণলৈকে 48 ঘণ্টাৰ সময়ছোৱাত কোনো ধৰণৰ প্ৰচাৰ কৰিব নোৱাৰিব। কামৰূপ মহানগৰ জিলাতো অনুৰূপ নিৰ্দেশ বলবৎ কৰা হৈছে। শ্ৰীভূমি জিলাৰ 4টা বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ সময় উকলি যোৱাৰ পাছত ছাইলেন্স পিৰিয়ড আৰম্ভ হোৱা সন্দৰ্ভত জিলা প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি এই নিৰ্বাচনৰ পূৰ্বৰ 48 ঘণ্টাত কোনো জনসভা, পদযাত্ৰা বা নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব। ভোটদাতাসকলক প্ৰভাৱিত কৰাৰ বাবে সামাজিক মাধ্যমৰ ব্যৱহাৰো নিষিদ্ধ কৰা হৈছে। জিলা নিৰ্বাচনী বিষয়াই সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীলৈ প্ৰেৰণ কৰা পত্ৰৰ যোগে এই নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে। বিধানসভা নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনসমূহে ব্যাপক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যোৰহাট জিলা প্ৰশাসনেও কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। জিলা আয়ুক্ত জয় শিৱানীয়ে আজি জিলাখনৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয়। তেওঁ ভোটকেন্দ্ৰসমূহত প্ৰয়োজনীয় সা সুবিধাৰো বুজ লয়। যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয় পৰিদৰ্শন কৰি তেওঁ ভোটকেন্দ্ৰসমূহৰ কাম কাজ পৰ্যবেক্ষণ কৰে। এই সময়ছোৱাত জিলাখনৰ ৰিটাৰ্ণিং বিষয়াসকলৰ লগতে নিৰ্বাচনী বিষয়াসকলৰ সৈতে তেওঁ মত বিনিময় কৰে। ভোটগ্ৰহণ প্ৰক্ৰিয়া ত্ৰুটিমুক্তভাৱে পৰিচালনা কৰাৰ বাবে তেওঁ বিষয়াসকলক যাৱতীয় দিহা পৰামৰ্শ আগবঢ়ায়। একেদৰে বিশ্বনাথ জিলা প্ৰশাসনেও নিৰ্বাচনৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। জিলাখনত মুঠ 654টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। EVMৰ সুৰক্ষিত পৰিবহণ আৰু পৰিচালনাৰ বাবেও প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। পৰহিলৈ হ'বলগীয়া ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ বাবে ডিব্ৰুগড় জিলাত আজি নিৰ্বাচনী বিষয়া আৰু ক্ষুদ্ৰ পৰ্যবেক্ষকসকলৰ তৃতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেচন প্ৰক্ৰিয়া অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ উপস্থিতিত এই প্ৰক্ৰিয়া সম্পন্ন কৰা হয়। চাবুৱা, লাহোৱাল, ডিব্ৰুগড়, খোৱাং, দুলীয়াজান, টিংখং আৰু নাহৰকটীয়া সমষ্টিত নিয়োজিত নিৰ্বাচনী বিষয়াসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। নগাঁও জিলা প্ৰশাসনেও নিৰ্বাচনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। জিলাখনত মুঠ 1868টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে প্ৰায় 8000 পলিং আৰু প্ৰিজাইডিং বিষয়া নিয়োগ কৰা হৈছে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ উপস্থিতিত আজি নিৰ্বাচনী বিষয়া আৰু ক্ষুদ্ৰ পৰ্যবেক্ষকসকলৰ কাক কত নিয়োজিত কৰা হ'ব সেই সম্পৰ্কে ৰেণ্ডমাইজেচন প্ৰক্ৰিয়াৰে চূড়ান্ত কৰা হয়। নিৰ্বাচনী বিষয়াসকলে কাইলৈ পুৱা নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'ব বুলি আমাৰ সংবাদদাতাই জনাইছে। নিৰ্বাচন প্ৰক্ৰিয়া সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে জিলা আয়ুক্তগৰাকীৰ সভাপতিত্বত আজি এখন পৰ্যালোচনা সভাও অনুষ্ঠিত হয়। সভাত জিলা আয়ুক্তগৰাকীয়ে নিৰ্বাচনৰ সৈতে জড়িত বিভাগসমূহৰ কাম কাজৰ শেহতীয়া স্থিতি আৰু অগ্ৰগতিৰ বিষয়ে বুজ লয়। প্ৰতিটো কোষৰ কাম কাজ নিৰীক্ষণ কৰি জিলা আয়ুক্তগৰাকীয়ে প্ৰয়োজনীয় দিশসমূহৰ বিষয়ে আলোকপাত কৰে। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়াই কাইলৈ কৰিমগঞ্জ কলেজ খেলপথাৰত ভোটগ্ৰহণৰ বাবে নিয়োজিত কৰ্মীসকলক পুৱা 8 বজাৰ সলনি পুৱা 6 বজাত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে। বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত স্থাপন কৰা EVM বিতৰণ কেন্দ্ৰৰ পৰা ভোটগ্ৰহণকাৰী বিষয়াৰ দল আজি সংশ্লিষ্ট কেন্দ্ৰসমূহলৈ ৰাওনা হয়। বজালী জিলা প্ৰশাসনে নিৰ্বাচনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। আজি নিৰ্বাচনৰ ব্যয় পৰ্যবেক্ষক ধীৰেন্দ্ৰ কুমাৰে জিলা আয়ুক্তৰ কাৰ্যালয়ত ব্যয় নিৰীক্ষণ কোষৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ বাবে জিলাখনত দুটা আদৰ্শ ভোটকেন্দ্ৰ চূড়ান্ত কৰা হৈছে। ইপিনে বিভিন্ন জিলাৰ দুৰ্গম স্থানত থকা ভোটকেন্দ্ৰসমূহলৈ ভোটগ্ৰহণকাৰী বিষয়া দল আজি ৰাওনা হৈছে। কাৰ্বি আংলঙৰ 21টা দুৰ্গম অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ প্ৰিজাইডিং আৰু পলিং বিষয়াসকল আজি ৰাওনা হৈছে। পশ্চিম কাৰ্বি আংলং জিলাতো 51টা ভোটকেন্দ্ৰৰ নিৰ্বাচনৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীসকল আজি ৰাওনা হয়। বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পৰহিলৈ দৰ্শনাৰ্থীৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ বন্ধ থাকিব। লগতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ অধীনস্থ নাৰায়ণপুৰৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ আৰু বৰদোৱাৰৰ শ্ৰীমন্ত শংকৰদেৱ বিভাগ ক্ষেত্ৰ বন্ধ থাকিব। 10 এপ্ৰিলৰ পৰা পূৰ্বৰ সময়সূচী অনুসৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ অধীনস্থ প্ৰতিষ্ঠানসমূহ দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব বুলি কলাক্ষেত্ৰ সমাজে জানিবলৈ দিছে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
কৰ্মচাৰীক প্ৰদান কৰা পৰিচয় পত্ৰ, বেংক ডাকঘৰৰ পাছবুক, পেন কাৰ্ড, এন পি আৰ স্মাৰ্ট কাৰ্ড, আধাৰ কাৰ্ড, ইউনিক ডিজেবিলিটি আইডি কাৰ্ড, এম জি এনৰেগা জব কাৰ্ড, স্বাস্থ্য বীমা কাৰ্ড, সাংসদ বিধায়ক বিধান পৰিষদৰ সদস্যসকলক প্ৰদান কৰা চৰকাৰী পৰিচয় পত্ৰ, ফটোযুক্ত পেঞ্চন নথিৰ ভিতৰত যিকোনো এখন থাকিলে ভোট দিব পাৰি।
মুখ্য নিৰ্বাচনী বিষয়া অসমৰ দ্বাৰা প্ৰচাৰিত।
ৰাজ্যৰ 126টা বিধানসভা সমষ্টিৰ পৰহিলৈ একেটা পৰ্যায়তে ভোটগ্ৰহণ কৰা হ'ব। এইবাৰ ৰাজ্যত 2,50,00,000 ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ 1,25,00,000 পুৰুষ, 1,25,00,000 মহিলা আৰু 343গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। ৰাজ্যৰ 31,386টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ নিয়াৰিকৈ পৰিচালনাৰ বাবে 100% ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে। এই সময়ছোৱাত শান্তি শৃংখলা অটুট ৰখাৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ কেইবা শতাধিক কোম্পানী নিয়োগ কৰা হৈছে। ৰাজ্যখনৰ ভিতৰত দৰং জিলাৰ দলগাঁও সমষ্টিত সৰ্বাধিক সংখ্যক আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত পশ্চিম কাৰ্বি আংলঙৰ আমৰি সমষ্টিত সৰ্বনিম্ন ভোটদাতা আছে বুলি নিৰ্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলে প্ৰতিগৰাকী ভোটদাতাকে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা নথি পত্ৰসহ ভোটকেন্দ্ৰসমূহলৈ গৈ ভোটৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে প্ৰতিটো ভোটকেন্দ্ৰত খোৱাপানী, প্ৰস্ৰাৱগাৰ আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে ৰেম্পৰ ব্যৱস্থাকে ধৰি সকলো সা সুবিধা থকাটো নিশ্চিত কৰা হৈছে। নিৰ্বাচন আয়োগে শেহতীয়াকৈ নিৰ্বাচনী প্ৰক্ৰিয়া স্বচ্ছ কৰি তোলাৰ বাবে 30টা নতুন পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত সৰ্বাধিক 1,200গৰাকী ভোটদাতাই ভোটদান কৰিব পাৰিব বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া নিৰীক্ষণ কৰাৰ উদ্দেশ্যে কাইলৈ বিদেশী প্ৰতিনিধিৰ এটা দল অসমত উপস্থিত হ'ব। এংগোলা, ইজিপ্ত, পৰ্তুগাল, মেক্সিকো, শ্ৰীলংকা, বেনিন আৰু ক্ৰোৱেছিয়াকে ধৰি 7খন দেশৰ 15গৰাকী প্ৰতিনিধি আৰু নিৰ্বাচন আয়োগৰ 3গৰাকী বিষয়াৰে গঠিত দলটোৱে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ সৈতে বৈঠকত মিলিত হ'ব। তেওঁলোকে লগতে ক্ষেত্ৰ পৰ্যায়ত নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে নিৰ্বাচনী সামগ্ৰী কেন্দ্ৰ আৰু নিয়ন্ত্ৰণ কক্ষসমূহ পৰিদৰ্শন কৰিব। দলটোৱে পৰহিলৈ ভোটগ্ৰহণৰ দিনা বিভিন্ন জিলাৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰি ভোটদান প্ৰক্ৰিয়া আৰু নিৰাপত্তা ব্যৱস্থা প্ৰযুক্তিৰ ব্যৱহাৰৰ বুজ ল'ব। অসমত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনি হোৱা নাই আৰু গ্ৰাহকৰ চাহিদা পূৰণ কৰিব পৰাকৈ চিলিণ্ডাৰৰ যোগান অব্যাহত আছে বুলি ইণ্ডিয়ান অইলৰ সূত্ৰই প্ৰকাশ কৰিছে। নগৰ অঞ্চলৰ গ্ৰাহকে 25 দিনৰ ব্যৱধানত আৰু গ্ৰামাঞ্চলত 45 দিনৰ ব্যৱধানত দ্বিতীয়টো চিলিণ্ডাৰ বুক কৰিব পাৰিব বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে।
আমাৰ যিসকল উপভোক্তা এজন আৰ্বান LPG ডিষ্ট্ৰিবিউটৰৰ লগত জড়িত, তেখেতসকলে এটা চিলিণ্ডাৰ প্ৰাপ্তিৰ 25 দিনৰ পাছতহে আকৌ নতুনকৈ এটা চিলিণ্ডাৰ বুক কৰিব পাৰিব। তেনেধৰণে যিসকল উপভোক্তা এজন ৰুৰেল বা গ্ৰামীণ LPG বিতৰকৰ লগত জড়িত, তেখেতসকলে 45 দিনৰ পিছতহে সেই সুবিধাটো পাব। যিসকল উপভোক্তাই ইণ্ডিয়ান অইলৰ 10 কেজি কম্পজিট চিলিণ্ডাৰ লৈ আছে, তেখেতসকলে আৰ্বান ডিষ্ট্ৰিবিউটৰৰ ক্ষেত্ৰত 18 দিনৰ পিছত আৰু ৰুৰেল বা গ্ৰামীণ ডিষ্ট্ৰিবিউটৰৰ ক্ষেত্ৰত 32 দিনৰ পিছত সেই সুবিধাটো পাব।
নিৰ্বাচনী ব্যস্ততাৰ মাজতে অসমবাসীয়ে পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে হেঁপাহৰ ৰঙালী বিহু পালন কৰিবলৈ সাজু হৈছে। বিহুলৈ মাজত 7 দিন থকা অৱস্থাত ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। বিভিন্ন অঞ্চলত পৰম্পৰা অনুসৰি বিহু পালনৰ বাবে ৰাইজ সাজু হোৱাৰ সমান্তৰালভাৱে মঞ্চ বিহু উদযাপনৰো প্ৰস্তুতি চলিছে। বিহু হুঁচৰি, নাচৰ আখৰাৰ লগতে সংগীত শিল্পীসকলেও বিহু মঞ্চত জনসাধাৰণক মনোৰঞ্জন দিয়াৰ বাবে পূৰ্ণগতিত আখৰা চলাইছে। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি। নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। অসমত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনি হোৱা নাই বুলি ইণ্ডিয়ান অইলৰ সূত্ৰৰ প্ৰকাশ আৰু নিৰ্বাচনী ব্যস্ততাৰ মাজতে ৰাজ্যজুৰি হেঁপাহৰ ৰঙালী বিহু পালনৰ প্ৰস্তুতি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।